وَإِذَا بَدَّلْنَا آيَةً مَّكَانَ آيَةٍ وَاللَّهُ أَعْلَمُ بِمَا يُنَزِّلُ قَالُوا إِنَّمَا أَنتَ مُفْتَرٍ بَلْ أَكْثَرُهُمْ لَا يَعْلَمُونَ
আৰু আমি যেতিয়া এটা আয়াতৰ স্থান পৰিৱৰ্তন কৰি আন এটা আয়াত অৱতীৰ্ণ কৰো আৰু আল্লাহে ভালদৰে জানে তেওঁ কি অৱতীৰ্ণ কৰিব, তেতিয়া সিহঁতে কয়, নিশ্চয় তুমি হৈছে এজন মিছা ৰচনাকাৰী, বৰং সিহঁতৰ অধিকাংশই নাজানে।